মুৰব্বীজন সৎ আৰু নিষ্ঠাবান হয় বহু সমস্যাৰে সমাধান হয় আৰু আনে দুৰ্নীতি কৰিবলৈ সাহস নকৰে। কিন্তু তাৰ মানে নহয় যে অকল মুৰব্বীজন সৎ হ'লে অনুষ্ঠানখনৰ সৎ হ'ব। অনুষ্ঠানৰ লগত জড়িত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত যিসকল ব্যক্তি থাকে সকলোৱে মুৰব্বীজনক সহায় কৰিব লাগিব। সহায় নকৰিলে অকল মুৰব্বীজনে, যদি বাকী সকলো মানুহে সৎ নহয় অসৎ হয়, অকল মুৰব্বীজনে এখন অনুষ্ঠান সৎ কৰিব নোৱাৰে। কিন্তু মুৰব্বীজন সৎ হোৱাৰ লগে লগে বহুত তাৰ লগত জড়িত অন্য বহুত অসৎ মানুহ সৎ হ'বলৈ বাধ্য। এইটো বহু কথাই সৰল হৈ যায়। কিন্তু মুৰব্বীজন নিজেই সৎ নহয় তেতিয়াহ'লে স্বাভাৱিকতে অন্যান্যসকলে অসৎ পন্থা অৱলম্বন কৰিবলৈ সাহস পায়।
ৰাজনীতিৰ পৰা আপুনি